আদি পুস্তক 37 অধ্যায় যোসেফৰ সপোন। যাকোব কনান দেশত বাস কৰিবলৈ ধৰিলে। তেওঁ পিতৃও কনান দেশত বাস কৰিছিল। যাকোবৰ বংশৰ বৃত্তান্ত এনেধৰণৰ। যোসেফ যেতিয়া 17 বছৰ বয়সৰ এজন যুৱক, তেতিয়া তেওঁ ককাইসকলৰ সৈতে পশুৰ জাকবোৰ চৰাইছিল। তেওঁ মাহীমাক বিলহা আৰু জিলপাৰ পুতেকসকলৰ লগত আছিল আৰু বাপেকৰ আগত তেওঁলোকৰ বেয়া কাৰ্যবোৰৰ বিষয়ে সংবাদ দিছিল। বৃদ্ধ বয়সত হোৱা পুত্ৰ দেখি ইজৰাইলে যোসেফক আন সকলো পুতেকতকৈ তেওঁক অধিক স্নেহ কৰিছিল। তেওঁক এটা ধুনীয়া দীঘল চোলা তৈয়াৰ কৰি দিছিল। ককাইসকলে যেতিয়া বুজিলে যে পিতৃয়ে তেওঁলোকতকৈ যোসেফক অধিক স্নেহ কৰে, তেতিয়া তেওঁলোকে যোসেফক ঘিণ কৰিবলৈ ধৰিলে আৰু সেয়ে তেওঁলোকে তেওঁক মৰমেৰে কথা ক'বলৈও নিবিচাৰিলে। এদিন যোসেফে এটা সপোন দেখিলে আৰু তেওঁ সেই সপোনৰ বিষয়ে ককাইকসকলক কোৱাত তেওঁলোকে তেওঁক অধিক বেছিকৈ ঘিণ কৰিবলৈ ধৰিলে। যোসেফে তেওঁলোকক ক'লে, শুনা, মই এটা সপোন দেখিলোঁ। মই দেখিলোঁ যে আমি পথাৰত কাটি থোৱা শস্যৰ মুঠি বান্ধিছিলোঁ, তাতে মোৰ মুঠিটো পোন হৈ উঠি থিয় হ'ল। তাৰ পাছত তোমালোকৰ মুঠিবোৰ মোৰ মুঠিৰ চাৰিওফালে থিয় হৈ পৰ্ণিপাত কৰিলে। তাতে তেওঁ ককাইসকলে তেওঁক ক'লে, তেনেহ'লে তই সঁচাকৈয়ে আমাৰ ওপৰৰ ৰজা হবি নেকি? আমাৰ ওপৰত সঁচাই তই অধিকাৰ চলাবি নেকি? এইদৰে তেওঁ সপোন আৰু তেওঁ কথাৰ কাৰণে ককাইকসকলে আৰু অধিককৈ তেওঁ ঘিণ কৰিলে। পাছত যোসেফে আন এটা সপোন দেখিলে আৰু তেওঁ ককাইকসকলক তাক ক'লে। তেওঁ ক'লে, শুনা, মই আন এটা সপোন দেখিলোঁ। মই দেখিলোঁ যে সূৰ্য, চন্দ্ৰ আৰু 11টা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে। তেওঁ এই সপোনৰ কথা ককাইকসকলক কোৱাৰ দৰে বাপেককো কোৱাত বাপেকে তেওঁক ধমকি দি ক'লে, তই এইটো কি সপোন দেখিলি? তোৰ মাৰ, মই আৰু ককাইকহঁতে তোৰ আগত মাটিত পৰি প্ৰণিপাত কৰিবলৈ আহিমনে? তাতে তেওঁ ককাইকসকলে তেওঁক হিংসা কৰিলে, কিন্তু বাপেকে হ'লে সেই কথা মনত ৰাখিলে। পাছত যোসেফৰ ককাইকসকলে তেওঁলোকৰ বাপেকৰ পশুৰ জাকবোৰ চৰাবলৈ ছিকিমলৈ গৈছিল। ইজৰাইলে যোসেফক ক'লে, তোমাৰ ককাইৰাসকলে ছিকিমত পশুৰ জাকবোৰ জানো চৰাই থকা নাই? আহা, মই তোমাক সিহঁতৰ ওচৰলৈ পঠাম। তাতে যোসেফে তেওঁক ক'লে, ঠিক আছে, মই যাবলৈ প্ৰস্তুত আছো। তেতিয়া বাপেকে তেওঁক ক'লে, তুমি গৈ তোমাৰ ককাইৰাসত আৰু পশুৰ জাকবোৰ কুশলে আছেনে নাই সেই সংবাদ লৈ আহি মোক দিবা। ইয়াকে কৈ যাকোবে যোসেফক হিব্ৰুন উপত্যকাৰ পৰা পঠালে আৰু যোসেফেও ছিকিমলৈ গ'ল। কোনো এজন মানুহে যোসেফক পথাৰৰ মাজত ঘূৰি ফুৰা দেখি সুধিলে, তুমি কি বিচাৰি ফুৰিছা? যোসেফে ক'লে, মই মোৰ ককাইহঁতক বিচাৰি আছোঁ। দয়া কৰি আপুনি মোক ক'বনে তেওঁলোকে ক'ত পশু জাকক চৰাই আছে? মানুহজনে ক'লে, এই ঠাই এৰি তেওঁলোক গুচি গ'ল। মই তেওঁলোকে এই বুলি কোৱা শুনিছিলোঁ, ব'লা আমি দুথানলৈ যাওঁ। তাতে যোসেফে তেওঁ ককাইসকলৰ পাছত গৈ দুথানত তেওঁলোকক বিচাৰি পালে। যোসেফক হত্যা কৰাৰ ষড়যন্ত্ৰ। যোসেফক ককাইকসকলে দূৰৰ পৰাই দেখা পালে আৰু তেওঁলোকৰ ওচৰলৈ আহি পোৱাৰ আগেয়ে তেওঁক বধ কৰাৰ ষড়যন্ত্ৰ কৰিলে। তেওঁলোকে ইজনে সিজনক ক'লে, সৌটো চাহ, সপোন দেখাটো আহিছে, ব'লা এতিয়া আমি তাক বধ কৰি কোনো এটা গাঁতত পেলাই দিওঁ আৰু পাছত আমি ক'ম কোনো হিংসুক জন্তুৰে তাক খালে, তেতিয়া তাৰ সপোনবোৰ কি হয় আমি চাম। কিন্তু ৰুবেনে সেই কথা শুনি তেওঁলোকৰ হাতৰ পৰা তেওঁক ৰক্ষা কৰি ক'লে, নহয়, আমি তাৰ প্ৰাণ নলওঁ। ৰুবেনে তেওঁলোকক ক'লে, ৰক্তপাত নকৰোঁ, তেওঁ শৰীৰত হাত নোতোলাকৈয়ে বৰং তেওঁক এই মৰুপ্ৰান্তৰ এটা গাঁতত পেলাই দিয়া। পাছত যোসেফক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰি যেন পিতৃৰ ওচৰলৈ আনি ঘূৰাই দিব এই মনেৰে তেওঁ এই কথা ক'লে। যোচেফ তেওঁ ককাইসকলৰ ওচৰ পালত তেওঁলোকে তেওঁ গাৰ পৰা পিন্ধি থকা দীঘল চোলাটো জোৰেৰে হুলুকাই ল'লে। তাৰ পাছত তেওঁলোকে তেওঁক ধৰি গাঁতৰ ভিতৰত পেলাই দিলে। সেই গাঁতটো পানী নথকা এটা শুকান গাঁত আছিল। যোচেফক বিক্ৰী কৰা। তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল। তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে গিলিয়দৰ পৰা ইছমাইলীয়া এক ব্যৱসায়ী দোল আহি আছে। উত্তৰ পিঠিত তেওঁলোকে মা মছলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰ ৰস লৈ মিছৰ দেশলৈ নামি যাবলৈ আহি আছে। তেতিয়া যিহুদাই তেওঁৰ ককাইসকলক ক'লে, আমি ভাইক বধ কৰি তাৰ তেজ লুকুৱাই ৰাখিলে আমাৰ কি লাভ হ'ব, কাৰণ সি আমাৰ নিজৰে ভাই আৰু আমাৰ মঙহো। সেয়ে তাৰ হৰিত হাত নিদি বৰং আহা, আমি তাক এই ইছমাইলীয়াসকলৰ ওচৰত বিক্ৰী কৰোঁ। ককাইসকলৰ তেওঁ সেই কথাত মান্তি হ'ল। সেই মিডিয়নীয়া ব্যৱসায়ীসকল ওচৰেদি পাৰ হোৱাত তেওঁলোকে যোচেফক গাঁতৰ পৰা টানি ওপৰলৈ উঠালে আৰু 20 ছেকল ৰূপৰ বিনিময়ত যোচেফক ইছমাইলীয়াসকলৰ ওচৰত বিক্ৰী কৰিলে। তাতে সেই ব্যৱসায়ীসকলে যোচেফক মিছৰ দেশলৈ লৈ গ'ল। পাছত ৰুবেনে গাঁতৰ ওচৰলৈ গৈ যোচেফক গাঁতত নেদেখি দুখতে নিজৰ কাপোৰ ফালিলে। তেওঁ ভাইসকলৰ ওচৰলৈ গৈ ক'লে, যোচেফ কলৈ গ'ল? তাততো নাই, এতিয়া মই কলৈ যাম? তেতিয়া তেওঁলোকে এটা ছাগলী মাৰি তাৰ তেজত যোচেফৰ সেই চোলাটো জুবুৰিয়ালে। পাছত তেওঁলোকে চোলাটো বাপেকৰ ওচৰলৈ আনি ক'লে, এইটো আমি পালোঁ, চাওকচোন, এইটো আপোনাৰ পুত্ৰৰ চোলা হয়নে নহয়? যাকোবে চোলাটো চিনি পাই ক'লে, এইটো মোৰ পুত্ৰৰেই চোলা হয়, কোনো হিংসু জন্তুৱে তাক খালে। নিশ্চয় জন্তুৱে যোচেফক দুখৰ দুখৰ কৰি ফালি পেলালে। তেতিয়া যাকোবে নিজৰ কাপোৰ ফালি কঁকালত চট পিন্ধি বহু দিনলৈকে পুতেকৰ কাৰণে শোক কৰিলে। তেওঁ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক সান্তনা দিবলৈ ধৰিলে, কিন্তু তেওঁ কোনো সান্তনাই নুশুনিলে। তেওঁ ক'লে, শোক কৰিয়ে মই চিউললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম। এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে। আনফালে সেই মিডিয়ানীয়াসকলে যোচেফক মিছৰ দেশলৈ লৈ গৈ পুতিফৰৰ ওচৰত বিক্ৰী কৰিলে। পুতিফৰ আছিল ফৰুণ ৰজাৰ এজন বিষয়া, ৰক্ষকৰ প্ৰধান সেনাপতি।